এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি বটদ্ৰৱত সাংস্কৃতিক প্ৰকল্প উদ্বোধন, গুৱাহাটীত আৰক্ষী আয়ুক্তালয় আৰু জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ মুকলি, অসম চৰকাৰে অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অব্যাহত ৰাখিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, স্বনামধন্য কবি শিশু সাহিত্যিক উপন্যাসিক নৱকান্ত বৰুৱাৰ উপজা দিনটো কবিতাৰ দিন হিচাপে উদযাপন, ৰাজ্যত শীত প্ৰৱাহৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত, দেশৰ বিভিন্ন অংশত শীতৰ বাবে য়েল' এলাৰ্ট জাৰি আৰু শীতকো নেওচি খানাপাৰাৰ অসম গ্ৰন্থমেলাথলীত অগণন লোকৰ সমাগম। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অংকুৰ জ্যোতি শৰ্মা। এতিয়া শুনক বিতং বাতৰি। দিনযোৰা ভ্ৰমণসূচীৰে আজি অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰে। গৃহমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ গুৰু আসনৰ প্ৰতিকৃতি, মুখা শিল্পৰ চানেকী, চেলেং আৰু পাটৰ গামোচাৰে আদৰণি জনায়। শ্ৰীশ্বাহে অনুষ্ঠানত দিয়া ভাষণত এই প্ৰকল্প উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰীমন্ত শংকৰদেৱৰ দৰে মহান ব্যক্তিত্ব ভাৰতত জন্মগ্ৰহণ কৰাটো সৌভাগ্যৰ কথা বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্য চৰকাৰে 1,00,000তকৈ অধিক দখলকাৰী লোকক উচ্ছেদ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে শাসন কৰা এই 10টা বছৰ অসমৰ বাবে সোণালী সময়। ভাষণত শ্ৰীশ্বাহে লোকপ্ৰিয় গোপীনাথ বৰদলৈ, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু শ্বহীদ কনকলতা বৰুৱাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। বিগত কেইটামান বছৰত অসম দেশৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অনুষ্ঠানত দিয়া ভাষণত কয় যে একাংশ লোকে দখল কৰি থকা ভূমি উচ্ছেদ কৰি বটদ্ৰৱা প্ৰকল্প নিৰ্মাণ কৰা হৈছে। ৰাজ্য চৰকাৰে এনেধৰণৰ অবৈধ দখলৰ বিৰুদ্ধে উচ্ছেদ অব্যাহত ৰাখিব বুলিও তেওঁ ঘোষণা কৰে।
সকলো অচিনাকি লোকক আহ্বান জনাম যে যিমান পাৰে সোনকালে আপোনালোকে হটৰ পৰা আঁতৰি যাওক, আমাৰ ফৰেষ্টৰ পৰা আঁতৰি যাওক। চৰকাৰে কাকো ৰেহাই নিদিয়ে। মই অসমবাসী ৰাইজক অনুৰোধ জনাম, অচিনাকি লোকক মাটি বিক্ৰী নকৰিব, অচিনাকি লোকক চাকৰি নিদিব আৰু অচিনাকি লোকসকলক জাতিৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিব।
এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু মন্ত্ৰী বিমল বৰাও উপস্থিত থাকে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা, সংস্কৃতি আৰু আধ্যামিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে 222 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পত গুৰু আসন ভৱন, মণিকাঞ্চন নামঘৰ, দক্ষতা বিকাশ কেন্দ্ৰ, গৱেষণা কেন্দ্ৰ, কলা কেন্দ্ৰ, নাটঘৰ, 10টা জনগোষ্ঠীয় কুটীৰকে ধৰি বিভিন্ন ব্যৱস্থা ৰখা হৈছে। ফেব্ৰুৱাৰীৰ পৰা জনসাধাৰণৰ বাবে মুকলি হ'বলগীয়া এই প্ৰকল্প বিনামূলীয়াকৈ চাব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। গৃহমন্ত্ৰী শ্ৰীশ্বাহে আজি গুৱাহাটীত আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱন আৰু স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা মুকলি কৰে। 300 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱনত 400 গৰাকী বিষয়াৰ বাবে সুব্যৱস্থা থকাৰ উপৰি আৰক্ষীৰ সকলো শাখা, সংযুক্ত কাৰ্যালয়, একত্ৰিত প্ৰমাণীকৰণ শাখা আদি আছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এই নতুন ব্যৱস্থাই সুৰক্ষা, নিৰাপত্তা, বহন ক্ষমতা আৰু ৰাজহুৱা সুবিধা সুনিশ্চিত কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে নতুন ফৌজদাৰী আইন সম্পৰ্কীয় এখন প্ৰদৰ্শনী মুকলি কৰাৰ উপৰি ৰাজ্যৰ প্ৰতিখন জিলা ভ্ৰমণ কৰিবলগীয়া ফৰেনচিক বাহনৰ যাত্ৰাৰো শুভাৰম্ভ কৰে। শ্ৰীশ্বাহে খানাপাৰাত নৱনিৰ্মিত 5,000 আসনযুক্ত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰে। 45 বিঘা এলেকাজুৰি 291 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰেক্ষাগৃহত সন্মিলন ভৱন, অত্যাধুনিক দৃশ্য শ্ৰব্য ব্যৱস্থা, ডিজিটেল আন্তঃগাঁথনিকে ধৰি ভালেমান উন্নতমানৰ ব্যৱস্থা ৰখা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে এই প্ৰেক্ষাগৃহতে জন্মগতভাৱে থকা হৃদৰোগৰ পৰা সুস্থ হোৱা 1,000 শিশুৰ অভিবাদন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত তেওঁ অসম চৰকাৰৰ এনে পদক্ষেপক প্ৰশংসা কৰে।
स्वस्थता से आगे बढ़ेंगे, ये भी इंजीनियर बनेंगे, डीएम बनेंगे, आईपीएस बनेंगे और देश को, असम को आगे, उनका जीवन जीने का अधिकार असम सरकार ने उनको वापिस दिया। न केवल वो, उनके अभिभावक के साथ यहां से बेंगलुरु भेजकर अच्छे से अच्छे अस्पताल में इनका इलाज कराकर आज भी उनका मॉनिटरिंग हो रहा है। इस सात अर्थ में हृदय को बहुत शांति देने वाली बात। मित्रों, मैं आज अंत में इस कार्यक्रम में सभी बच्चों को बहुत बहुत शुभकामनाएं भी देना चाहता हूं और उनकी मंगल कामना भी करता हूं कि आपके जीवन में आप हर क्षेत्र में आगे बढ़िए, असम और देश का नाम आगे बढ़ाइए।
শ্ৰীশ্বাহে বৰাগাঁৱত নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি অসম আন্দোলনৰ 860গৰাকী বীৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ স্মাৰক ক্ষেত্ৰত গছপুলিও ৰোপণ কৰে। স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ উপজা দিনটো আজি কবিতাৰ দিন হিচাপে পালন কৰা হৈছে। এখুদ ককাইদেউ হিচাপে পৰিচিত বিশিষ্ট কবি সাহিত্যিক নৱকান্ত বৰুৱাৰ 99 সংখ্যক জন্মবাৰ্ষিকীত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণৰ বাহক ৰূপে সন্মানিত বৰুৱাৰ কবিতাসমূহৰ ভাৱ আৰু ভাষাই সাম্প্ৰতিক সময়তো জনমানসক আলোড়িত কৰে। আধুনিক অসমীয়া কবিতাক অনন্য মাত্ৰা প্ৰদান কৰি যোৱা কবিগৰাকীৰ কবিতাসমূহত জীৱনৰ অনুপম সৌন্দৰ্য, মৃত্যু ৰহস্য আৰু প্ৰেমৰ অনবদ্য ৰূপ প্ৰতিভাত হৈছে। এয়া উৎপল কুমাৰ দাসৰ কণ্ঠত কবিগৰাকীৰ কবিতাৰ কিয় অংশ।
মই নাহো, এবাৰেই আহি গুচি গলো, মই উভতি অহাৰ কথা নাই। মই জানো মই নাহো, মই জানো কোনো নাহে, মাথোন এই পৃথিৱীখনক ভাল পাই গলো। এই কথাটোকে কিমান বাৰ যে কলো, কিমান ভাৱেৰে কলো, যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালো। জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গলো।
হে অৰণ্য, হে মহানগৰ, ৰত্নাকৰ, এটি দুটি এঘাৰটি তৰাকে ধৰি কেইবাখনো কাব্য সংকলন ৰচনা কৰা বৰুৱাৰ ককাদেউতাৰ হাৰ উপন্যাসখনে 1975 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। 1993 চনত অসম উপত্যকা সাহিত্য বঁটা, 1998 চনত কমল কুমাৰী বঁটাৰ লগতে 1976 চনত পদ্মভূষণ সন্মানেৰে তেওঁ সন্মানিত হৈছিল। সাহিত্যিকগৰাকীৰ জন্মবাৰ্ষিকী উপলক্ষে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে শিক্ষাবিদ, সাহিত্যিক আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিচাপে বৰুৱাৰ অৱদানেৰে অসমৰ সাহিত্য আৰু শিক্ষাৰ জগতে সমৃদ্ধিৰ নতুন ভাষা লাভ কৰিছিল। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
বিগত 3-4 দিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কবলত পৰিছে। কালিৰ পাছত আজিও গোটেই দিনটো ঘন কুঁৱলীয়ে মহানগৰীৰ চৌপাশ আৱৰি ৰখাৰ ফলত দৃশ্যমানতা হ্ৰাস পায়। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই জনোৱা মতে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ সৰ্বনিম্ন তাপমাত্ৰাৰ বিশেষ সালসলনি ঘটা নাই যদিও সৰ্বোচ্চ তাপমাত্ৰা দুদিনৰ ভিতৰত 22 ডিগ্ৰীৰ পৰা 17 ডিগ্ৰীলৈ হ্ৰাস পোৱাৰ লগতে দিনৰ ভাগত জনসাধাৰণে যথেষ্ট শীত অনুভৱ কৰিছে। তদুপৰি যোৱা দুদিনত অঞ্চলটোত বেলিৰ পোহৰ যথেষ্ট কম হোৱাৰ বাবে জনসাধাৰণে শীতৰ প্ৰকোপ বঢ়া যেন অনুভৱ কৰিছে। আজি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা 18.5 ডিগ্ৰী আৰু সৰ্বনিম্ন 15.6 ডিগ্ৰী চেলছিয়াছৰ আশে পাশে থকা বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। আজি যোৰহাট আৰু উত্তৰ লখিমপুৰৰ সৰ্বনিম্ন তাপমাত্ৰা 11 ডিগ্ৰীকৈ ৰেকৰ্ড কৰা হয়। নগাঁও জিলাৰ চাপৰমুখত আজি সৰ্বনিম্ন তাপমাত্ৰা 10 ডিগ্ৰী ৰেকৰ্ড কৰা হয়। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত আজি ভালেকেইখন বিমানৰ উৰণ আৰু অৱতৰণ কেইবাঘণ্টাও বিলম্ব হয়। উত্তৰ ভাৰতত চলি থকা শীত প্ৰৱাহ আৰু ঘন কুঁৱলীৰ বাবে ভালেসংখ্যক বিমানবন্দৰত য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে আৰু 128খন বিমানৰ যাত্ৰা বাতিল কৰা হৈছে। ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে সমগ্ৰ উত্তৰ ভাৰতত ঘন কুঁৱলীৰ বাবে কমেও 48খন ৰেল পলমকৈ চলাচল কৰাবলগীয়া হৈছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰেলৰ গতি হ্ৰাস কৰা হৈছে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাৰ আজি ষষ্ঠদিনা কেইবাটাও মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হয়। গ্ৰন্থমেলাত আজি অসমীয়া উপন্যাসত সমাজ বাস্তৱতা, সাম্প্ৰতিক কথন শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হৈছে। আলোচনা সত্ৰখন বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে উদ্বোধন কৰে আৰু অনুৰাধা শৰ্মা পূজাৰীয়ে সঞ্চালনা কৰে। আলোচনা সত্ৰখনত বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ বিমল মজুমদাৰ আৰু ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা লিপিকা তালুকদাৰে আলোচক অতিথি হিচাপে অংশগ্ৰহণ কৰে। বিয়লি 5 বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে। গ্ৰন্থমেলাত কালি বছৰৰ অন্তিমটো দেওবাৰে গ্ৰন্থভূমিৰ সমাৱেশত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। গ্ৰন্থমেলাৰ 5ম দিনটো শিশুৰ দিন হিচাপে উদযাপন কৰা হয়। অসম চৰকাৰৰ গ্ৰন্থবৰ্ষৰ সৈতে সংগতি ৰাখি গুৱাহাটী মহাবিদ্যালয়ত চলি থকা 3দিনীয়া গ্ৰন্থমেলা প্ৰাংগণত আজি এখন মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু অধ্যাপক অধ্যাপিকাসকলৰ মাজত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাখনৰ মূল বিষয় আছিল সদ্যপ্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু তেওঁৰ জীৱনজোৰা শিল্পযাত্ৰা। মহাবিদ্যালয়ৰ গ্ৰন্থকাৰীক ডঃ অনুজয় কুমাৰ শইকীয়াই আগধৰা প্ৰতিযোগিতাখন পৰিচালনা কৰে মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ডঃ কৌশিক হাজৰিকাই আৰু তেওঁক সহযোগ কৰে ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক ডঃ ধনমণি কলিতাই। 3টা ৰাউণ্ডত অনুষ্ঠিত প্ৰতিযোগিতাখনিত শুদ্ধ উত্তৰ প্ৰদান কৰা সকলোকে থলিতে পুৰস্কাৰসমূহ প্ৰদান কৰা হয়। বিশিষ্ট প্ৰকৃতিপ্ৰেমী অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েঙৰ মূলাই গাঁথনিত কালি দুৰ্বৃত্তই অগ্নিসংযোগ কৰা ঘটনাৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি ফোনযোগে বুজ লয়। মন্ত্ৰীগৰাকীয়ে শ্ৰীপায়েঙৰ কন্যাৰ সৈতে ফোনযোগে কথা পাতি সকলো বিষয় সন্দৰ্ভত অৱগত হোৱাৰ লগতে বন বিভাগ আৰু প্ৰশাসনে সাহায্য আগবঢ়াব বুলি আশ্বাস দিয়ে। উল্লেখযোগ্য যে যাদৱ পায়েঙৰ কন্যা মুন্মি পায়েং আৰু এটা 70-জনীয়া দলৰ প্ৰচেষ্টাত 2022 চনৰ পৰা চাবৰিটোত গছপুলি ৰোপণৰ কাম আৰম্ভ হৈছিল। স্থানীয় যুৱক আৰু দৰ্শনাৰ্থীসকলে বহু সময় চেষ্টা চলাই অগ্নি নিৰূপণ কৰে যদিও ভালেসংখ্যক গছ গছনি ভস্মীভূত হয়। চাহ বাগিচা অঞ্চলত বসবাস কৰা জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ লগতে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে স্বাস্থ্যৱান শ্ৰমিক যোজনা শীৰ্ষক এখন অভিলেখী আঁচনি গ্ৰহণ কৰিছে। শোণিতপুৰ জিলাৰ বালিপাৰাস্থিত ফুলবাৰী চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় প্ৰাংগণত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে আজি এই আঁচনিখনৰ জিলা পৰ্যায়ত শুভাৰম্ভ কৰা হয়। ফুলবাৰী জিলা পৰিষদৰ সদস্য বিকি তাঁতীয়ে আনুষ্ঠানিকভাৱে এই আঁচনিখন উদ্বোধন কৰি চাহ শ্ৰমিক সমাজৰ কল্যাণৰ বাবে ইয়াক এক শক্তিশালী ব্যৱস্থা বুলি অভিহিত কৰে। স্বাস্থ্য বিভাগৰ উদ্যোগত ৰূপায়িত আঁচনিখনৰ মূল লক্ষ্য হৈছে চাহ শ্ৰমিকসকলৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত স্বাস্থ্য সমস্যাসমূহ আগতীয়াকৈ চিনাক্ত কৰা। অনুষ্ঠানত চাৰিদুৱাৰৰ চক্ৰ বিষয়া বিশিষ্ট চিকিৎসক ডাঃ ক্ষীৰোদ কুমাৰ হাজৰিকা, মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ বিভানী কেওটৰ লগতে জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
ৰেল মন্ত্ৰালয়ে অহা 1 জানুৱাৰীৰ পৰা গুৱাহাটী আৰু চাইৰাঙৰ মাজত চলাচল কৰা 15609 আৰু 15610 নম্বৰৰ এক্সপ্ৰেছ ৰেলগাড়ীখনৰ সংশোধিত সূচী প্ৰত্যাহাৰ কৰিছে। এই ৰেলগাড়ীখন এতিয়াৰ দৰে সন্ধিয়া গুৱাহাটী এৰিব আৰু বিপৰীত দিশৰ পৰা প্ৰতি সন্ধিয়া চাইৰাং এৰিব বুলি ৰেলৱে বৰ্ডৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে। উল্লেখযোগ্য যে অসম ৰেলযাত্ৰী সংস্থা আৰু বৰাক উপত্যকাৰ ভালেকেইটা সংগঠনৰ লগতে মিজোৰামৰ ভালেসংখ্যক ব্যক্তিয়ে এই জনপ্ৰিয় ৰেলগাড়ীখন দিনৰ ভাগত চলাবলৈ লোৱাৰ সিদ্ধান্তৰ প্ৰতিবাদ জনাইছিল। অসমৰ শৈক্ষিক দিশত নতুন বাৰ্তাৰে বজালীৰ বানে গৰকা মেধিকুচি গাঁৱত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰা হ'ব। বজালীৰ প্ৰবাদ পুৰুষ তথা অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱ নামেৰে সৰ্বজন বিদিত বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ নামত উচৰ্গা কৰি বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়খনৰ চৌহদ নতুন ৰূপত সজাই তোলা হৈছে। কাইলৈ বিয়লি 2:30 বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয়খনৰ নতুন চৌহদটো মুকলি কৰিব। 1955 চনৰ 16 আগষ্টত স্থাপিত পাঠশালাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বজালী মহাবিদ্যালয়ক পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে 2017 চনৰ 7 ছেপ্টেম্বৰত গৃহীত কৰা ভট্টদেৱ বিশ্ববিদ্যালয় বিধেয়ক 2017ৰ অধীনত ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে আইন প্ৰণয়ন কৰে আৰু 2019 চনৰ 24 জুনত প্ৰথমগৰাকী উপাচাৰ্যক নিযুক্তি দিয়ে। শোণিতপুৰ জিলাৰ 4th মণ্ডলৰ অন্তৰ্গত 17 বছৰ অনুৰ্ধ চাহ জনজাতি আৰু আদিবাসী ফুটবল প্ৰতিযোগিতাত শোণিতপুৰ জিলা দলে বিশ্বনাথ দলক 5-0 গলৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰিছে। 3 দিনীয়াকৈ অনুষ্ঠিত এই প্ৰতিযোগিতাত মণ্ডলটোৰ বিভিন্ন প্ৰান্তৰ উদীয়মান যুৱ ফুটবল খেলুৱৈৰ প্ৰতিনিধিত্বৰে শোণিতপুৰকে ধৰি 10টা দলে অংশগ্ৰহণ কৰিছিল। ফুটবল প্ৰতিযোগিতাখনৰ আজি সামৰণি অনুষ্ঠানত বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৱে মুখ্য অতিথি হিচাপে অংশ লৈ বিজয়ী দলটোক বঁটা প্ৰদান কৰে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাতশিঙিমাৰীত 27 ডিচেম্বৰৰ পৰা অনুষ্ঠিত 59 সংখ্যক আন্তঃজিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপৰ ল'ৰাৰ শাখাত তেজপুৰ আৰু গহপুৰ দল ফাইনেলত প্ৰৱেশ কৰিছে। ছোৱালী শাখাত ডিব্ৰুগড় আৰু শিৱসাগৰ দল ফাইনেলত অৱতীৰ্ণ হ'ব। আজি অনুষ্ঠিত ছেমি ফাইনেলত ল'ৰাৰ শাখাত দক্ষিণ কামৰূপ দলক পৰাস্ত কৰি গহপুৰে আৰু শালবাৰী দলক পৰাস্ত কৰি তেজপুৰে ফাইনেলত প্ৰৱেশ কৰে। নিশা 8:30 বজাত ল'ৰা শাখাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। আনহাতে ছোৱালী শাখাত মৰিগাঁওক পৰাস্ত কৰি ডিব্ৰুগড় দলে আৰু ধেমাজিক পৰাস্ত কৰি শিৱসাগৰ দলে ফাইনেলত প্ৰৱেশ কৰিছে। সন্ধিয়া 6:30 বজাত ছোৱালী শাখাৰ ফাইনেল খেলখন অনুষ্ঠিত হৈছে। মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ফুটবল সমিতিৰ তত্বাৱধানত অনুষ্ঠিত মতিৰাম বৰা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে ফাইনেলত প্ৰৱেশ কৰিছে। আজি প্ৰথমখন ছেমি ফাইনেলত দলটোৱে দলবাৰী যুৱ কল্যাণ সংঘক 4-2 গলত পৰাজিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি বটদ্ৰৱাত সাংস্কৃতিক প্ৰকল্প উদ্বোধন, গুৱাহাটীত আৰক্ষী আয়ুক্তালয় আৰু জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ মুকলি, অসম চৰকাৰে অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অব্যাহত ৰাখিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ উপজা দিনটো কবিতাৰ দিন হিচাপে উদযাপন, ৰাজ্যত শীত প্ৰৱাহৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত, দেশৰ বিভিন্ন অংশত শীতৰ বাবে য়েল' এলাৰ্ট জাৰি আৰু শীতক নেওচি খানাপাৰাৰ অসম গ্ৰন্থমেলাথলীত অগণন লোকৰ সমাগম। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।